এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আজি ওমানৰ মাস্কাটৰ ৰাজপ্ৰসাদত দেশখনৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ ওমান প্ৰদান কৰা হয়। বিশিষ্ট ভাস্কৰ তথা পদ্মভূষণ সন্মানেৰে সন্মানিত ৰামচোতৰৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ নতুন দিল্লীত অনুষ্ঠিত পৰম্পৰাগত ঔষধ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় গোলকীয় সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নেপালৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি দেশখনৰ কমিউনিষ্ট দল ইউ এম এলৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হৈছে। আৰু ভাৰতীয় ৰেলৱে দেশৰ আঞ্চলিক খাদ্য সম্ভাৰৰ সৈতে যাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আজি ওমানৰ মাস্কাটৰ ৰাজপ্ৰসাদত দেশখনৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ ওমান প্ৰদান কৰা হয়। ওমানৰ চুলতান হেইথম বিন তাৰিকে ভাৰত আৰু ওমানৰ মাজৰ সম্পৰ্কক শক্তিশালী কৰাৰ বাবে দূৰদৃষ্টিসম্পন্ন নেতা নৰেন্দ্ৰ মোডীক এই সন্মান প্ৰদান কৰে। উল্লেখযোগ্য যে ওমান ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই সময়ছোৱাতে দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কই 70 বছৰ সম্পূৰ্ণ কৰিছে। ভাৰত আৰু ওমানৰ মাজৰ ঘনিষ্ঠ সম্পৰ্ক আৰু দুয়ো দেশৰ জনসাধাৰণৰ নামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সন্মান উৎসৰ্গা কৰা বুলি প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে দুয়োখন দেশে আজি অৰ্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰা সংহত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু ওমানৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কুৱেচ আল ইউছুফে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ওমানৰ চুলতান হেইথম বিন তাৰিকৰ উপস্থিতিত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজভৱনতে আজি দুয়ো দেশৰ পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহো আলোচনা কৰে। তেওঁলোকে ভাৰত আৰু ওমানৰ কৌশলগত অংশীদাৰিত্ব আৰু দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়েও আলোচনা কৰে। বিশিষ্ট ভাস্কৰ তথা পদ্মভূষণ সন্মানেৰে সন্মানিত ৰামচোতৰৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে শিল্পী ৰামচোতৰে ভাস্কৰ্য শিল্পৰে দেশৰ কলা আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ অনবদ্য বৰঙণি আগবঢ়াই থৈ গৈছে। শ্ৰীমতী মুৰ্মুৱে কয় যে প্ৰয়াত চোতৰৰ ভাস্কৰ্য শিল্পসমূহ বিশেষকৈ একতাৰ মূৰ্তি দেশৰ চহকী কলা ঐতিহ্যক প্ৰতিনিধিত্ব কৰিছে। প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়াল আৰু তেওঁৰ গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে প্ৰয়াত চোতাৰৰ শিল্পকৰ্মই প্ৰজন্মৰ পাছত প্ৰজন্মক উদ্বুদ্ধ কৰি থাকিব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে কয় যে প্ৰয়াত ৰামচোতৰে ভাৰতীয় শিল্পকলালৈ অনবদ্য অৱদান আগবঢ়াইছে। তেওঁৰ উল্লেখযোগ্য অৱদানসমূহৰ ভিতৰত পৃথিৱীৰ সবাতোকৈ ওখ ভাস্কৰ্য, একতাৰ মূৰ্তি, মহাত্মা গান্ধী আৰু ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি আদিৰ কথাও উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণণে কয় যে প্ৰয়াত শিল্পীগৰাকীয়ে সৃষ্টিশীল আৰু উৎসৰ্গিত মনোভাৱেৰে কলাৰ পৃথিৱীখনত কাম কৰিছিল আৰু ইয়ে ভৱিষ্যৎ প্ৰজন্মক উদ্বুদ্ধ কৰিব। ৰামচোতৰৰ শিল্পকৰ্মই ভাৰতীয় সংস্কৃতি, ঐতিহ্য আৰু বুৰঞ্জীক প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰয়াত ভাস্কৰ্য শিল্পী ৰামচোতৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে প্ৰয়াত চোতাৰৰ শিল্পকৰ্মই ভাৰতীয় সংস্কৃতি, সামূহিক শক্তি, বুৰঞ্জী আদিক প্ৰতিফলিত কৰিছে। তেওঁৰ শিল্পকৰ্মই দেশবাসীক অনুপ্ৰাণিত কৰি থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাস্কৰ্য শিল্পী ৰামচোতৰৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে চোতাৰৰ মৃত্যু ভাৰতীয় কলা সংস্কৃতিৰ জগতৰ অপূৰণীয় ক্ষতি হৈ ৰব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰামচোতৰে অজন্তা আৰু ইলোৰাৰ ভাস্কৰ্যসমূহ পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ নতুন দিল্লীত অনুষ্ঠিত পৰম্পৰাগত ঔষধ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় গোলকীয় সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসভাক সম্বোধন কৰাৰ লগতে আয়ুষ মন্ত্ৰালয়ে গ্ৰহণ কৰা কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিব। এই অনুষ্ঠানতে আয়ুষ খণ্ডৰ এটা সুকীয়া ডিজিটেল পৰ্টেলো মুকলি কৰা হ'ব। তেওঁ লগতে আয়ুষ সামগ্ৰী আৰু সেৱাৰ গুণগত মান সূচিত কৰা আয়ুষ সূচাংকও মুকলি কৰিব। এই অনুষ্ঠানতে শ্ৰীমোডীয়ে যোগৰ প্ৰশিক্ষণ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদন ৰুটছ টু গ্লোবেল ৰিচ 11 Years of Transformation ইন আয়ুষো মুকলি কৰিব। ভাৰতৰ পৰম্পৰাগত ঔষধি ঐতিহ্যৰ প্ৰতীক হিচাপে অশ্বগন্ধা ডাক টিকটো শ্ৰীমোডীয়ে মুকলি কৰিব। 2021-2025 চনলৈ যোগৰ বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰধানমন্ত্ৰীৰ পুৰস্কাৰ লাভ কৰা ভালেকেইগৰাকী ব্যক্তিক তেওঁ কাইলৈ সম্বৰ্ধনা জনাব। এই পুৰস্কাৰে যোগক কল্যাণকামী, সৌহাৰ্দ্যপূৰ্ণ আৰু এখন শক্তিশালী তথা স্বাস্থ্যৱান ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতিক প্ৰতিনিধিত্ব কৰিছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থা আৰু আয়ুষ মন্ত্ৰালয়ে যুটীয়াভাৱে আয়োজন কৰা এই সন্মিলনৰ কাইলৈ সামৰণি পৰিব। সন্মিলনত ভালেসংখ্যক বিশ্ব নেতা, নীতি নিৰ্ধাৰক, বিজ্ঞানী আৰু পৰম্পৰাগত ঔষধ সন্দৰ্ভত বিশেষ জ্ঞান থকা লোকসকলে সন্মিলিত হৈছে। নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত আজি ভাৰত আৰু নেডাৰলেণ্ডে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মুক্ত, সৰ্বাম্মক আৰু নীতি নিৰ্ভৰ বিষয়ক দুয়ো দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাত আলোকপাত কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু নেডাৰলেণ্ডৰ বৈদেশিক মন্ত্ৰী ডেভিড ভেন উইলে দুয়ো দেশৰ প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে নিজ নিজ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। দুয়োগৰাকী নেতাই দ্বিদেশীয় নিৰাপত্তা আৰু প্ৰতিৰক্ষা বিষয়ৰ লগতে প্ৰতিৰক্ষা উপাদানসমূহৰ ক্ষেত্ৰত সম উন্নয়ন আৰু সম উৎপাদন আদিৰ দৰে অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহো আলোকপাত কৰে। দুয়োগৰাকী নেতাই কৌশলগত অংশীদাৰিত্বৰ মূল স্তম্ভ হিচাপে উন্নয়নমূলক প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব আৰোপ কৰাৰ বাবে সেনাৰ সহযোগিতাৰ বিষয়তো আলোকপাত কৰে। নেপালৰ ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি দেশৰ কমিউনিষ্ট দল ইউ এম এলৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত হৈছে। দলৰ একাদশ ৰাষ্ট্ৰীয় সন্মিলনত অনুষ্ঠিত নিৰ্বাচনত শ্ৰীঅলিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী ঈশ্বৰ পোখৰেলক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে দলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। নিৰ্বাচনত শ্ৰীঅলিয়ে 1663 ভোট পোৱাৰ বিপৰীতে ঈশ্বৰ পোখৰেলে 564 ভোট লাভ কৰে। একাদশ ৰাষ্ট্ৰীয় সন্মিলনত ইউ এম দলৰ অন্যান্য বিষয়া ব্যৱসায়ীসকলো নিৰ্বাচিত কৰা হয়। শংকৰ পোখৰেল দলৰ সাধাৰণ সচিবৰূপে নিৰ্বাচিত হয়। তেওঁ 1228 ভোট লাভ কৰে। পোখৰেলৰ প্ৰতিদ্বন্দ্বী সুৰেন্দ্ৰ প্ৰসাদ পাণ্ডেই 999 ভোট লাভ কৰে। দলৰ কেন্দ্ৰীয় নিৰ্বাচক আয়োগৰ মতে উপ অধ্যক্ষ পদটোৰ বাবে বহুকেইজনে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। ইয়াৰে পৃথ্বী শুভ গুৰুঙে 1737, বিষ্ণু প্ৰসাদ পৌডেলে 1675, ৰাম বাহাদুৰ থাপাই 1516, গোকৰ্ণা ৰাজ বিষ্টাই 1368 আৰু ৰঘুজী পাণ্টে 1258 ভোট লাভ কৰে। একেদৰে উপ সাধাৰণ সম্পাদকৰ বাবে লেখৰাজ ভট্টাই 1452, ৰঘুবীৰ মহাসেঠে 1368 আৰু যোগেশ ভট্টাৰায়ে 1348 ভোট লাভ কৰে। মহেশ বাস্তিতে 1544 ভোটেৰে দলৰ নতুন সচিবৰূপে নিৰ্বাচিত হৈছে। দলৰ নিৰ্বাচিত অন্যান্য সচিবসকল হৈছে ছবিলাল বিশ্বকৰ্মা, পদ্মকুমাৰী আৰিয়াল, শেৰধন ৰায়, হিকমত কুমাৰ কাৰ্কি, খজৰাজ অধিকাৰী, য়ামলাল কাণ্ডেল, ৰাজন ভট্টাৰায় আৰু ভানুভট ডকাল। ভাৰতীয় ৰেলৱে দেশৰ আঞ্চলিক খাদ্য সম্ভাৰৰ সৈতে যাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিভাগটোৱে জনোৱা মতে বন্দে ভাৰত ৰেলৰ যাত্ৰীসকলে এতিয়াৰে পৰা মহাৰাষ্ট্ৰ, বিহাৰ, গুজৰাট আৰু ওড়িশাৰ বিশেষ খাদ্যৰ জুতি ল'ব পাৰিব। ৰেল মন্ত্ৰালয়ে কৈছে যে ভাৰতীয় ৰেল বিভাগৰ খাদ্য যোগান আৰু পৰ্যটন নিগমৰ সহযোগত যাত্ৰীসকলে আৰামদায়ক যাত্ৰাৰ লগতে দেশৰ বিভিন্ন ঠাইৰ খাদ্য সম্ভাৰ পৰিৱেশনেৰে ৰেল ট্ৰাক অধিক স্মৰণীয় কৰি তোলাৰ প্ৰয়াস কৰিছে। ৰেলসমূহত কেৰালাৰ লগতে পশ্চিমবংগ আৰু অন্ধ্ৰপ্ৰদেশৰো পৰম্পৰাগত খাদ্য সম্ভাৰ যোগান ধৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে লোকসভাত আজি বিৰোধীয়ে নিজৰ আচৰণৰ জৰিয়তে গণতন্ত্ৰৰ সততাক অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ আৰু জীৱিকা নিশ্চিতকৰণ অভিযান বিধেয়ক 2025 চমুকৈ জি ৰাম জি বিল সন্দৰ্ভত আলোচনা চলি থকাৰ সময়ত কৰা বিৰোধীৰ আচৰণক গৰিহণা দিছে। শ্ৰীচৌহানে কয় যে এই বিধেয়কৰ অধীনত পূৰ্বৰ 100 দিনৰ নিয়োগ নিশ্চিতকৰণৰ দিন 125 দিনলৈ বৃদ্ধি কৰা হৈছে। তেওঁ লগতে কয় যে ইয়াৰ বাবে ইতিমধ্যে পৰ্যাপ্ত পুঁজিৰ প্ৰস্তাৱ দিয়া হৈছে। মুঠ 151,282 কোটি প্ৰস্তাৱিত পুঁজিৰ নিজৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে 95,000 কোটিতকৈ অধিক টকা আগবঢ়াব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি ওমানৰ মাস্কটৰ ৰাজপ্ৰসাদত দেশখনৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ ওমান প্ৰদান কৰা হয়। বিশিষ্ট ভাস্কৰ তথা পদ্মভূষণ সন্মানেৰে সন্মানিত ৰাম সুতাৰৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত অনুষ্ঠিত পৰম্পৰাগত ঔষধ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় গোলকীয় সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।